قُلْ مَنْ يَرْزُقُكُمْ مِنَ السَّمَاءِ وَالْأَرْضِ أَمَّنْ يَمْلِكُ السَّمْعَ وَالْأَبْصَارَ وَمَنْ يُخْرِجُ الْحَيَّ مِنَ الْمَيِّتِ وَيُخْرِجُ الْمَيِّتَ مِنَ الْحَيِّ وَمَنْ يُدَبِّرُ الْأَمْرِ فَسَيَقُولُونَ اللَّهُ فَقُلْ أَفَلَا تَتَّقُونَ
কোৱা কোনে তোমালোকক আকাশ আৰু পৃথিৱীৰ পৰা জীৱন উপকৰণ সৰবৰাহ কৰে অথবা শ্ৰৱণ আৰু দৃষ্টিশক্তি কাৰ কৰ্তৃত্বাধীন জীৱিতৰ পৰা মৃতক কোনে উলিয়ায় আৰু মৃতক জীৱিতৰ পৰা কোনে উলিয়ায় লগতে সকলো বিষয়ে কোনে নিয়ন্ত্ৰণ কৰে তেতিয়া সিহঁতে নিশ্চয় ক'ব আল্লাহ এতেকে কোৱা তথাপিও তোমালোকে তাকো অৱলম্বন নকৰিবানে